এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ আজি দ্বিতীয় দিনা কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনাৰ লগতে কেইবাখনো বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা, বিধানসভাত কালি দাখিল কৰা তিৱাৰী আয়োগৰ প্ৰতিবেদনত নেলীৰ প্ৰাণহানিৰ ঘটনাক সাম্প্ৰদায়িক হিচাপে অভিহিত কৰিবলৈ অস্বীকাৰ, ৰাজ্যত বহুবিবাহ নিষিদ্ধ কৰাৰ বাবে অসম বহুবিবাহ প্ৰতিৰোধ বিধেয়ক 2025 উত্থাপন, গোৱাৰ পানাজীত অনুষ্ঠিত 56 সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ইফিত কালি প্ৰদৰ্শিত অসমীয়া চিনেমা ভাইমণ্ডা আৰু পত্ৰলেখা আজি পুনৰ প্ৰদৰ্শনৰ ব্যৱস্থা, আৰু গুৱাহাটী টেষ্টত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতীয় দল তীৱ প্ৰত্যাহ্বানৰ সন্মুখীন, 8 উইকেট হাতত থকা অৱস্থাত ভাৰতৰ সন্মুখত 522 ৰাণৰ বিশাল লক্ষ্য। অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ আজি দ্বিতীয় দিনা কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনাৰ লগতে কেইবাখনো বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে। আজি পুৱা 9:30 বজাত অধিৱেশনৰ কাম কাজ আৰম্ভ হোৱাৰ পাছতে অধ্যক্ষই বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিৰ প্ৰতিবেদন ঘোষণা কৰিব। ইয়াৰ পাছতে শিক্ষা আৰু ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী উন্নয়ন মন্ত্ৰী ডাঃ অনুজ পেগুৱে মিচিং স্বায়ত্তশাসিত পৰিষদ সংশোধনী বিধেয়ক 2025, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ সংশোধনী বিধেয়ক 2025ৰ উপৰি শিক্ষা বিষয়ক কেইবাখনো বিধেয়ক উত্থাপন কৰিব। বিধানসভাৰ কালি প্ৰথম দিনটোত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু আৰু ইয়াৰ তদন্ত প্ৰক্ৰিয়াক লৈ বিৰোধীয়ে অনা সভা স্থগিত প্ৰস্তাৱত শাসক পক্ষই সমৰ্থন জনায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যু পৰিকল্পিত হত্যাকাণ্ড আছিল বুলি সদনৰ মজিয়াত প্ৰকাশ কৰে। সদনত প্ৰথমে কংগ্ৰেছ, AIUDF, ৰাইজৰ দল আৰু CPMএ জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত আলোচনা কৰিবলৈ সভা স্থগিত প্ৰস্তাৱ আনে। অসম বিধানসভাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে শাসকীয় পক্ষই বিধানসভাত বিৰোধীয়ে অনা সভা স্থগিত প্ৰস্তাৱৰ প্ৰতি সমৰ্থন জনায়। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সঠিক দিশত আগবঢ়া নাই বুলি অভিযোগ তুলি বিৰোধী দলসমূহে জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবী উত্থাপন কৰে। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই লগতে জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত CBIৰ তদন্তৰো দাবী কৰে। বিৰোধী দলসমূহৰ বক্তব্যৰ পাছতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সদনত জুবিন গাৰ্গক পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল আৰু এই হত্যাকাণ্ডত এজন বিশেষ ব্যক্তি জড়িত হৈ আছিল আৰু তেওঁক কেইবাগৰাকীও সহযোগ কৰিছিল বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই ঘটনাৰ অভিযুক্তসকলক গ্ৰেপ্তাৰ আৰু তদন্ত প্ৰক্ৰিয়া সন্দৰ্ভত বিৰোধীয়ে অনা কেইবাটাও অভিযোগ খণ্ডন কৰে।
শ্যাম কানু মহন্তই সুপ্রিম কোর্টত এখন আবেদন দিলে। সুপ্রিম কোর্টত তেওঁ কলে যে মুখ্যমন্ত্রীর উপরত মোর বিশ্বাস নাই, এই গোটেই ঘটনার তদন্তটো সেন্ট্রেল এজেন্সি দি হব লাগে আর বিরোধীর পরাও কোয়া হয়েছে CBIক দিব লাগে। যেটা মানুষজনক আমি ধরিলো কেসটো ইনফ্রাকচুয়াল হয়ে গেল, এরেস্ট করার পিছত কেস কেনেকে থাকিব, এটো জামিনের কেস আসলে। এতিয়া বিরোধী দলপতি ডাঙরিয়ায় কইছে যে আমি তাতে এরেস্ট করে লোকেল কোর্টত কিয় প্রডিউস নকরি। অধ্যক্ষ মহোদয়, 24 hours ভিতৰত যদি আমি কোৰ্টত এজন একিউজক আনিব পাৰো, ট্ৰেঞ্জিট ৰিমাণ্ডৰ প্ৰয়োজন নাই। যেতিয়া ট্ৰেঞ্জিট ৰিমাণ্ড নোহোৱাকৈ আমি শ্যাম কানু আৰু সিদ্ধাৰ্থ শৰ্মাক জুডিচিয়েল মেজিষ্ট্ৰেটৰ হাতত আমি প্ৰেজেণ্ট কৰিলো, জুডিচিয়েল মেজিষ্ট্ৰেটে আমাক কিয় নকলে যে আপোনালোকৰতো ট্ৰেঞ্জিট ৰিমাণ্ড নাই? তাৰ মানে প্ৰচিডিউৰেলি উই আৰ ষ্ট্ৰং, আমি কতো ভুল কৰা নাই।
মুখ্যমন্ত্ৰীয়ে কয় যে অহা 8 ডিচেম্বৰত SIT এই গোচৰৰ অভিযোগনামা দাখিলৰ পাছতো জুবিন গাৰ্গৰ হত্যাৰ পৰিকল্পনা সন্দৰ্ভত চৰকাৰে বিস্তৃতভাৱে অনুসন্ধান অব্যাহত ৰাখিব। ইয়াৰ পাছতে ফাষ্ট ট্ৰেক আদালত গঠনৰ বাবে উচ্চ ন্যায়ালয়ক অনুৰোধ জনাই গোচৰটো আগবঢ়াই নিবলৈ বিশেষ চৰকাৰী অধিবক্তা নিয়োগ কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে। SIT এই ঘটনা সন্দৰ্ভত 292 জন ব্যক্তিৰ ভাষ্য লৈছে আৰু 29 বিধ সামগ্ৰী জব্দ কৰিছে বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। অসম বিধানসভাত কালি 1983 চনৰ নিৰ্বাচনী হিংসাৰ তদন্তৰ বাবে গঠন কৰা ত্ৰিভুৱন প্ৰসাদ তিৱাৰী আয়োগ আৰু বেচৰকাৰীভাৱে গঠন হোৱা মেহতা আয়োগৰ প্ৰতিবেদন দাখিল কৰা হয়। তিৱাৰী আয়োগৰ প্ৰতিবেদন অনুসৰি বৰ্তমানৰ মৰিগাঁও জিলা তথা তেতিয়াৰ অবিভক্ত নগাঁও জিলাৰ নেলীৰ বিভিন্ন অঞ্চলত 2000ৰো অধিক লোকৰ প্ৰাণহানি হোৱাৰ ঘটনা সাম্প্ৰদায়িক আখ্যা দিব নোৱাৰি বুলি কোৱা হৈছে। 1983 চনৰ নিৰ্বাচনটো স্পৰ্শকাতৰ হিচাপে আয়োগে অভিহিত কৰিছে যদিও হিংসাত্মক ঘটনাসমূহৰ বাবে এই নিৰ্বাচনক জগৰীয়া কৰিব নোৱাৰি বুলি প্ৰতিবেদনত স্পষ্টভাৱে উল্লেখ কৰা হৈছে। সুদীৰ্ঘ সময়জুৰি ৰাজ্যখনত হোৱা অবৈধ প্ৰব্ৰজন, জনগাঁথনিৰ পৰিৱৰ্তন, বিদেশী বহিষ্কাৰৰ দাবী অব্যাহত থকা দশকজোৰা আন্দোলন আদিকে ধৰি কেইবাটাও কাৰণে এনেধৰণৰ হিংসাত্মক ঘটনাৰ প্ৰভাৱ পেলাইছে বুলি প্ৰতিবেদনত উল্লেখ কৰে। শীৰ্ষ প্ৰশাসনিক বিষয়া, স্থানীয় নেতা, সমাজকৰ্মী, আৰক্ষী, সাংবাদিককে ধৰি 250ৰো অধিক লোকৰ সাক্ষ্য গ্ৰহণৰ লগতে ঘটনা সংঘটিত বিভিন্ন স্থান ভ্ৰমণ কৰি আয়োগে প্ৰস্তুত কৰা প্ৰতিবেদনত এই ঘটনাসমূহক সাম্প্ৰদায়িক বুলি কোৱাটো উচিত নহয় বুলি কোৱা হৈছে। আয়োগে প্ৰতিবেদনত ডিব্ৰুগড়, অবিভক্ত গোৱালপাৰা, অবিভক্ত কামৰূপ, অবিভক্ত দৰং, লখিমপুৰ, নগাঁও আৰু কাৰ্বি আংলং জিলাত সংঘটিত হিংসাত্মক ঘটনাসমূহৰ তথ্য আৰু ইয়াত প্ৰাণহানিৰ সংখ্যাও প্ৰতিবেদনত সন্নিৱিষ্ট কৰিছে। এই অনুসৰি 1983 চনৰ জানুৱাৰীৰ পৰা এপ্ৰিল পৰ্যন্ত সংঘটিত 8019টা হিংসাত্মক ঘটনাত দলীয় সংঘৰ্ষত 2072 জন আৰু আৰক্ষীৰ গুলীত 235 জন লোক নিহত হৈছিল। উল্লেখযোগ্য যে কালি বিধানসভাত দাখিল কৰা এই প্ৰতিবেদনখন 1987 চনৰ 31 মাৰ্চত তেতিয়াৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই বিধানসভাত দাখিল কৰিছিল যদিও ৰাজহুৱা কৰা হোৱা নাছিল। ইপিনে কালি বিধানসভাত মুখ্যমন্ত্ৰীয়ে দাখিল কৰা মেহতা আয়োগৰ প্ৰতিবেদন অনুসৰি 1983 চনৰ 18 ফেব্ৰুৱাৰীত তেতিয়াৰ নগাঁও জিলাৰ নেলিত সংঘটিত গণহত্যা একাংশ পমুৱা মুছলমানে পূৰ্বে কৰা আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে সংঘটিত হৈছিল বুলি কোৱা হৈছে। উল্লেখযোগ্য যে 1983 চনৰ নিৰ্বাচনৰ আগে পিছে ৰাজ্যখনত সংঘটিত হিংসাত্মক ঘটনাৱলী সন্দৰ্ভত অসম ৰাজ্যিক মুক্তি যুঁজাৰু সংগঠনে হিমাচল প্ৰদেশ উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ টি ইউ মেহতাৰ অধ্যক্ষতাত এই আয়োগ গঠন কৰিছিল। ৰাজ্যত বহুবিবাহ নিষিদ্ধ কৰাৰ বাবে কালি অসম বিধানসভাই শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোতে অসম বহুবিবাহ প্ৰতিৰোধ বিধেয়ক 2025 উত্থাপন কৰে। ৰাজ্যৰ ষষ্ঠ অনুসূচী এলেকা আৰু অনুসূচিত জনজাতিৰ লোকসকলৰ বাহিৰে সমগ্ৰ ৰাজ্যৰ লোকৰ ক্ষেত্ৰত এই বিধেয়ক বলবৎ হ'ব। এই বিধেয়ক অনুসৰি কোনো লোকে তেওঁৰ স্বামী বা স্ত্ৰী জীৱিত থকা অৱস্থাত আৰু আইনী প্ৰক্ৰিয়াৰে বিচ্ছেদ নহলে পুনৰ বিবাহপাশত আবদ্ধ হ'ব নোৱাৰিব। এই নিৰ্দেশ অমান্য কৰিলে 7 বছৰৰ কাৰাদণ্ড আৰু জৰিমনা বিহা হ'ব। তদুপৰি কোনো লোকে পূৰ্বৰ বিবাহ গোপনে ৰাখি পুনৰ বিবাহপাশত আবদ্ধ হলে 10 বছৰৰ কাৰাদণ্ড আৰু জৰিমনা ভৰিব লাগিব। আইন উলংঘা কৰি বহুবিবাহত অংশ লোৱা কাজী বা পুৰোহিতৰ বাবে 2 বছৰৰ কাৰাদণ্ড আৰু 1.5 লাখ টকা জৰিমনাৰ ব্যৱস্থাও বিধেয়কখনত ৰখা হৈছে। এই বিধেয়কৰ অধীনত কোনো ব্যক্তিক ন্যায়ালয়ে দোষী সাব্যস্ত কৰিলে তেনে ব্যক্তি ৰাজ্য চৰকাৰৰ কোনো পুঁজি আৰু নিযুক্তিৰ বাবে যোগ্য বিবেচিত নহ'ব। বিধেয়কখনত বহুবিবাহৰ ভুক্তভোগী মহিলাৰ ক্ষতিপূৰণৰ বাবে প্ৰাধিকৰণ গঠন কৰাৰ কথাও বিবেচনা কৰা হৈছে। গোৱাৰ পানাজীত যোৱা 20 নৱেম্বৰৰ পৰা অনুষ্ঠিত 56 সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ইফফিত কালি 2খন অসমীয়া চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হয়। কাহিনী চিত্ৰ শাখাত নিৰ্বাচিত শশাংক সমীৰ পৰিচালিত জনপ্ৰিয় চলচ্চিত্ৰ ভাইমণ্ডা আৰু অকাহিনী শাখাত নম্ৰতা দত্ত পৰিচালিত পত্ৰলেখা ছবিখন প্ৰদৰ্শন কৰা হয়। এই ছবি দুখন আজি মহোৎসৱত পুনৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। মহোৎসৱ সন্দৰ্ভত গোৱাৰ পৰা এয়া চলচ্চিত্ৰ সমালোচক নয়ন প্ৰসাদৰ বিশেষ প্ৰতিবেদন।
গোৱাত অনুষ্ঠিত হৈ থকা ভাৰতৰ আন্তৰ্জাতিক চলচ্চিত্ৰ উৎসৱৰ আজি ষষ্ঠ দিন। আজি পূৰ্বৰিমত থকা ছবিগৃহ নম্ৰতা দত্তৰ পত্ৰলেখা আৰু শশাংক সমীৰৰ ভাইমণ্ডা পুনৰ প্ৰদৰ্শন কৰা হ'ব পূৰ্বৰিমৰ দৰ্শকৰ বাবে। ইয়াৰ উপৰিও আটাইতকৈ উল্লেখযোগ্য যিখন ছবিয়ে এইবাৰ কান চলচ্চিত্ৰ উৎসৱত পাম দিয়ৰ বঁটা লাভ কৰিছে, জাফৰ পানাহী পৰিচালিত ইৰাণৰ ছবি ইট ৱাজ জাষ্ট এন এক্সিডেণ্ট। এই ছবিখনৰ 2টা প্ৰদৰ্শন অনুষ্ঠিত হৈছিল, কিন্তু দৰ্শকৰ বিপুল দাবীত আজি পুনৰ সন্ধিয়া 5:30 বজাত এই ছবিখনৰ আৰু এটা প্ৰদৰ্শন ৰখা হৈছে। এইবাৰৰ উৎসৱত মুঠ 84খন দেশৰ 270খনৰো অধিক চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ'ব আৰু এই চলচ্চিত্ৰসমূহ বিভিন্ন শিতানত ভাগ কৰা হৈছে।
দেশৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি অসমত আৰম্ভ হোৱা ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ অংশ হিচাপে শিৱসাগৰ জিলাতো এই প্ৰক্ৰিয়া অব্যাহত আছে। জিলাখনত 22 নৱেম্বৰত আৰম্ভ কৰা সংশোধনী প্ৰক্ৰিয়া সফল কৰি তুলিবলৈ নিয়োগ কৰা 715গৰাকী BLOয়ে শিৱসাগৰ, ডিমৌ আৰু নাজিৰা বিধানসভাৰ প্ৰায় 6 লাখ ভোটাৰৰ ঘৰে ঘৰে গৈ তথ্যৰ সত্যাসত্য নিৰূপণৰ কামত তৎপৰ হৈছে। এই সন্দৰ্ভত শিৱসাগৰৰ নিৰ্বাচনী বিষয়া অদিতি নেওগে এইদৰে কয়।
আমাৰ শিৱসাগৰ জিলাত সমগ্ৰ অসমৰ লগতে আমাৰ 17 নৱেম্বৰ তাৰিখে আমাৰ ECI নটিফিকেশ্যন এখন আহিলে, য'ত আমাৰ স্পেচিয়েল ৰিভিজন অফ ফটো ইলেকট্ৰেল ৰুল, আমাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়া 1 জানুৱাৰী 2026 তাৰিখক ভিত্তি তাৰিখ লৈ হিচাপে লৈ আৰম্ভ কৰা হৈছে। তাৰ আমাৰ কেইবাটাও বহুমূলীয়া ডেটছ আছে, যেনেকে আমাৰ একচুৱেল ৰিভিজন আৰম্ভ হ'ব আমাৰ খচৰা তালিকা প্ৰকাশ হোৱা দিনৰ পৰা, যোনটো আমাৰ 27 ডিচেম্বৰ 2025 চনত হ'ব। তাৰ আগতে আমাৰ BLOসকলে প্ৰি ৰিভিজন এক্টিভিটি হিচাপে আমাৰ হাউচ টু হাউচ ছাৰ্ভে, যোনটো আমি জৰী প্ৰক্ৰিয়া বুলিও ক'ব পাৰোঁ, তাৰপিছত শিৱসাগৰ আৰু লগতে নাজিৰা তিনিখন LEC আমাৰ 715 BLOs আছে। তেখেতসকলে প্ৰায় 5,72,000 আমাৰ 237 ভোটাৰ্ছ আছে।
আজি সংবিধান দিবস। এই উপলক্ষে পঞ্চায়তীৰাজ মন্ত্ৰালয়ে আজি সমগ্ৰ দেশতে তিনি তৰপীয়া পঞ্চায়তীৰাজ প্ৰতিষ্ঠান আৰু স্থানীয় গ্ৰামীণ পৰিচালনা সমিতিসমূহৰ মাজত বিশেষ নিৰীক্ষণ চলোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে এই বছৰৰ সংবিধান দিৱস উপলক্ষে সম্পাদক বিবেক ভাৰদ্বাজ আৰু জ্যেষ্ঠ বিষয়া তথা কৰ্মচাৰীসকলৰ উপস্থিতিত সংবিধানৰ প্ৰস্তাৱনা পাঠ কৰা হ'ব। ইয়াৰ লগতে সকলো কৰ্মচাৰীৰ বাবে নো ইয়ৰ কনষ্টিটিউচন বিষয়ক কুইজ আৰু ৰচনা প্ৰতিযোগিতাৰো আয়োজন কৰা হ'ব। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ চলিত টেষ্ট শৃংখলাৰ গুৱাহাটীত অনুষ্ঠিত খেলখনত ভাৰতীয় দলটো তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। এতিয়াও 522 ৰাণত পিছ পৰি থকা ভাৰতে আজি পঞ্চম তথা অন্তিম দিনটোত জয়লাভ কৰাৰ আশা তেনে ক্ষীণ যদিও দলটোৰ সন্মুখত খেলখন ড্ৰ কৰাৰ সুযোগ আছে। অৱশ্যে দ্বিতীয় ইনিংছতো সফলতাৰ মুখ নেদেখা দলটোৰ দুয়োগৰাকী অপেনাৰ যশস্বী জয়ছোৱাল আৰু কে এল ৰাহুল ইতিমধ্যে পেভিলিয়নমুখী হোৱাত দলটো হোলঠেকত পৰাৰ সম্ভাৱনাই অধিক বুলি ক্ৰীড়া বিশেষজ্ঞসকলে অভিমত প্ৰকাশ কৰিছে। ইয়াৰ পূৰ্বে কালি খেলখনৰ চতুৰ্থ দিনটোত দক্ষিণ আফ্ৰিকাই দ্বিতীয় ইনিংছত 5 উইকেটৰ বিনিময়ত 260 ৰাণ সংগ্ৰহ কৰি ইনিংছ ঘোষণাৰে ভাৰতক 549 ৰাণৰ বিশাল লক্ষ্য বান্ধি দিয়ে। প্ৰথম ইনিংছত দক্ষিণ আফ্ৰিকাই 489 ৰাণ কৰাৰ বিপৰীতে ভাৰত 201 ৰাণতে সীমাবদ্ধ থাকিবলগীয়া হৈছিল। শৃংখলাত ইডেন গাৰ্ডেন্ছত লাভ কৰা জয়েৰে আলহী দলটোৱে ইতিমধ্যে 1-0 অগ্ৰগতি লাভ কৰিছে। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
জুবিন গাৰ্গক পৰিকল্পিতভাৱে হত্যা কৰা বুলি অসম বিধানসভাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোতেই কেইবাখনো বিধেয়ক উত্থাপন। অসমত বিদ্যালয়ৰ শৈক্ষিক বৰ্ষ জানুৱাৰীৰ পৰা ডিচেম্বৰ মাহলৈ কৰাৰ সম্ভাৱনা। তিনিচুকীয়া মাকুমপথত সংঘটিত পথ দুৰ্ঘটনাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। ইয়াৰে জুবিন গাৰ্গ সম্পৰ্কীয় বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে। প্ৰাণৰ শিল্পীৰ ন্যায়ৰ দাবীত বিৰোধীৰ সভা স্থগিত প্ৰস্তাৱ, উত্তাল সদনত মুখ্যমন্ত্ৰীৰ ঘোষণা, পৰিকল্পিতভাৱে হত্যা কৰা হল জুবিনক শিৰোনামেৰে প্ৰকাশ কৰিছে। বাতৰিটোৰ নিয়মীয়া বাৰ্তা কাকতে প্লেন মাৰ্ডাৰ, কোভিডৰ পিছৰে পৰা প্ৰাণৰ শিল্পীৰ বিৰুদ্ধে চলিছিল ষড়যন্ত্ৰ, ছিংগাপুৰত জুবিন গাৰ্গক হত্যা কৰিছিল, বিধানসভাত মুখ্যমন্ত্ৰীৰ মহাবিস্ফোৰণ শিৰোনাম দিছে। বাতৰিটোক দাসাম জুবিন কাকতে ইটছ প্লেইন চিম্পল মাৰ্ডাৰ, চি এম অন জুবিন গাৰ্গ ডেথ শিৰোনামেৰে প্ৰকাশ কৰিছে। অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ কালিৰ প্ৰথম দিনটোত বহুকেইখন বিধেয়ক, অধ্যাদেশ, জাননী আদিৰ লগতে পৰিপূৰক দাবী মঞ্জুৰি উত্থাপন কৰা হয়। বাতৰিটোক অসমীয়া খবৰ কাকতে বহুবিবাহ প্ৰতিৰোধ, সত্ৰ সুৰক্ষা উন্নয়ন, মৰাণ মটকত স্বায়ত্তশাসিত পৰিষদৰ সংশোধনী বিল উত্থাপন, দ্য চেণ্টিয়েল কাকতে পলিগেমি বিল, ইম্প্ৰিজনমেণ্ট এণ্ড নো পাব্লিক এমপ্লয়মেণ্ট ফৰ অফেণ্ডাৰ্ছ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। এপ্ৰিলৰ পৰা মাৰ্চৰ পৰিৱৰ্তে অসমত জানুৱাৰীৰ পৰা ডিচেম্বৰ মাহলৈ বিদ্যালয়ৰ শৈক্ষিক বৰ্ষ সলনি কৰাৰ সম্ভাৱনা প্ৰকাশ কৰি এই সন্দৰ্ভত শিক্ষা বিভাগ তৎপৰ হোৱা বুলি এটা বাতৰি দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্মাণ সম্পূৰ্ণ হোৱা অযোধ্যাৰ ৰাম মন্দিৰৰ চূড়াত কালি ধৰ্মধ্বজা উত্তোলন কৰাৰ এটা বাতৰি দৈনিক অগ্ৰদূত আৰু দৈনিক জনভূমি কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। তিনিচুকীয়া মাকুমত 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এটা পথ দুৰ্ঘটনাত 4গৰাকী লোকৰ মৃত্যু আৰু কেইবাজনো লোক আহত হোৱাৰ এটা বাতৰি আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে।
ভাৰতবৰ্ষত শ্বেত বিপ্লৱৰ সূচনা কৰা দুগ্ধ মানৱ উপাধিৰে বিভূষিত ডঃ ভাৰ্গিছ কুৰিয়ানৰ জয়ন্তীৰ লগত সংগতি ৰাখি প্ৰতি বছৰে এই দিৱস উদযাপন কৰা হয়। দুগ্ধ আৰু দুগ্ধজাত খাদ্যৰ শক্তিক উদযাপন কৰোৱা হওক শীৰ্ষক বিষয়বস্তুৰে এইবাৰ ৰাষ্ট্ৰীয় দুগ্ধ দিৱস উদযাপন কৰা হৈছে। এই উপলক্ষে গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত পশুপালন আৰু পশু চিকিৎসা মন্ত্ৰী কৃষ্ণেন্দু পাল উপস্থিত থাকিব। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ পুৱাৰ ভাগত কুঁৱলী পৰাৰ আৰু পৰৱৰ্তী সময়ত ফৰকাল হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 27 ডিগ্ৰী আৰু সৰ্বনিম্ন 16 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই এক জাননী দিছে। অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ আজি দ্বিতীয় দিনা কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনাৰ লগতে কেইবাখনো বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা। বিধানসভাত কালি দাখিল কৰা তিৱাৰী আয়োগৰ প্ৰতিবেদনত নেলীৰ প্ৰাণহানিৰ ঘটনা সাম্প্ৰদায়িক হিচাপে অভিহিত কৰিবলৈ অস্বীকাৰ, ৰাজ্যত বহুবিবাহ নিষিদ্ধ কৰাৰ বাবে অসম বহুবিবাহ প্ৰতিৰোধ বিধেয়ক 2025 উত্থাপন, গোৱাৰ পানাজীত অনুষ্ঠিত 56 সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ইফিত কালি প্ৰদৰ্শিত অসমীয়া চিনেমা ভাইমন্দা আৰু পত্ৰলেখা আজি পুনৰ প্ৰদৰ্শনৰ ব্যৱস্থা, আৰু গুৱাহাটী টেষ্টত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতীয় দল তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন। 8 উইকেট হাতত থকা অৱস্থাত ভাৰতৰ সন্মুখত 522 ৰাণৰ বিশাল লক্ষ্য। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।